এয়া আকাশবাণী গুৱাহাটী দিনৰ 11:00 আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। অসমত চলি থকা উচ্ছেদ অভিযানৰ ন্যায্যতা পৰীক্ষা কৰিবলৈ বিশেষ সমিতি গঠনৰ বাবে উচ্চতম ন্যায়ালয়ে ৰাজ্য চৰকাৰক নিৰ্দেশ দিছে। উচ্ছেদিত লোকসকলে দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰি ন্যায়াধীশ পি এছ নৰসিম্হা আৰু ন্যায়াধীশ আলোক আৰাধেৰে গঠিত খণ্ড বিচাৰপীঠে কালি ৰাজ্য চৰকাৰক এই নিৰ্দেশ দিয়ে। ৰাজ্যৰ বন আৰু ৰাজহ বিভাগৰ বিষয়াসকলক লৈ এই সমিতি গঠন কৰিবলৈ উচ্চতম ন্যায়ালয়ৰ খণ্ড বিচাৰপীঠে নিৰ্দেশ দিছে। ৰাজ্য চৰকাৰে সংৰক্ষিত বনাঞ্চলতহে উচ্ছেদ অভিযান চলাব পাৰিব বুলি ৰায়টোত স্পষ্টকৈ উল্লেখ কৰা হৈছে। উচ্ছেদ অভিযান সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ সংশোধন কৰি উচ্চতম ন্যায়ালয়ে প্ৰথমে বনাঞ্চল চিহ্নিত কৰা আৰু সীমা নিৰ্ধাৰণ কৰাৰ পাছতহে বনাঞ্চল উচ্ছেদ কৰিব পাৰিব বুলি নিৰ্দেশ দিয়ে। বন অধিকাৰ আইনৰ অধীনত বনাঞ্চলত থকা কোনো গাঁও পঞ্চায়তৰ অৱস্থানসমূহ আইনী নে বেআইনী এই সন্দৰ্ভত এই সমিতিয়ে পুংখানুপুংখভাৱে চালি জাৰি চোৱাৰ পাছতহে সিদ্ধান্ত গ্ৰহণ কৰিব পাৰিব বুলি নিৰ্দেশটোত কোৱা হৈছে। উচ্ছেদ অভিযানৰ আগেয়ে এই সমিতিয়ে সংশ্লিষ্ট অঞ্চলৰ লোকসকলক জাননী দিয়াটো বাধ্যতামূলক কৰা হৈছে। উচ্ছেদ অভিযানৰ পূৰ্বে স্থানীয় প্ৰশাসনে অঞ্চলটো খালী কৰিবলৈ কমেও 15 দিনৰ সময়সীমা দিয়াটো বাঞ্ছনীয় বুলিও ন্যায়ালয়ে স্পষ্ট কৰি দিছে। উল্লেখযোগ্য যে নগাঁও হোজাই আৰু গোলাঘাট জিলাৰ উৰিয়ামঘাট নেঘেৰী বিল উদমাৰী যমুনাগাঁও ধানচলা ৰাঙলুবস্তি ধনশিলা বৰবিল আৰু গেলাজান সংৰক্ষিত বনাঞ্চলত উচ্ছেদ চলোৱা সন্দৰ্ভত 16 জানুৱাৰীত চূড়ান্ত শুনানি গ্ৰহণ কৰা হৈছিল। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰা কোনো সকাহ নোপোৱাত এই লোকসকলে উচ্চতম ন্যায়ালয়ত আবেদন জনাইছিল। অসম চৰকাৰৰ বিভিন্ন বিভাগৰ পদৰ বাবে বাছনি লাভ কৰা 1694 গৰাকী প্ৰাৰ্থীক আজি নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব। ইয়াৰ লগতে ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত ঠিকাভিত্তিক 185 গৰাকী প্ৰাৰ্থীলৈ নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব। আজি নিযুক্তি লাভ কৰিবলগীয়া প্ৰাৰ্থীসকলৰ ভিতৰত লোক নিৰ্মাণ বিভাগৰ কনিষ্ঠ অভিযন্তা পদত সৰ্বাধিক 642 গৰাকী, কৃষি উন্নয়ন বিষয়া পদত 193 গৰাকী, জলসম্পদ বিভাগৰ কনিষ্ঠ অভিযন্তা পদত 142 গৰাকী আৰু হস্ততাঁত বস্ত্ৰশিল্প তথা ৰেচম বিভাগত ৰেচম প্ৰদৰ্শক হিচাপে 125 গৰাকী প্ৰাৰ্থীক নিযুক্তি দিয়া হ'ব। খানাপাৰা জ্যোতিবিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত কিছু সময় পাছতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই নিযুক্তি পত্ৰ বিতৰণ কৰিব। অনুষ্ঠানত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, অতুল বৰা, উৰ্ষা গৌৰা ব্ৰহ্মকে ধৰি কেইবাগৰাকী মন্ত্ৰী আৰু অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকিব। আজি নিযুক্তি লাভ কৰিবলগীয়া এই প্ৰাৰ্থীসকলক ADRE অৰ্থাৎ অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ জৰিয়তে বাছনি কৰা হোৱা নাই। শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগুৱে কালি গুৱাহাটীৰ বোন্দাৰ অসম ৰাজ্যিক পাঠ্যপুথি নিগমৰ কেন্দ্ৰীয় ভঁৰাল চৌহদৰ পৰা বিদ্যালয়সমূহলৈ 2026-27 বৰ্ষৰ বাবে বিনামূলীয়া পাঠ্যপুথি বিতৰণৰ শুভাৰম্ভ কৰে। 9টা মাধ্যম আৰু 19টা ভাষা সামৰি এইবাৰ প্ৰকাশ কৰা 3,42,00,000 পাঠ্যপুথিৰ দ্বাৰা ৰাজ্যৰ 49,84,000 শিক্ষাৰ্থী উপকৃত হ'ব বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছে। অনুষ্ঠানত দিয়া ভাষণত ডাঃ পেগুৱে পাঠ্যপুথিসমূহ বিতৰণ প্ৰক্ৰিয়াত বিভাগীয় বিষয়াসকলক চোকা দৃষ্টি ৰাখিবলৈ আহ্বান জনায়। তেওঁ কয় যে শিক্ষাৰ অধিকাৰ আইনৰ অধীনত প্ৰাথমিক পৰ্যায়ৰ পৰা অষ্টম শ্ৰেণী পৰ্যন্ত বিনামূলীয়া পাঠ্যপুথি যোগানৰ ব্যৱস্থা চলি আহিছিল যদিও বৰ্তমান চৰকাৰে শিক্ষাৰ্থীসকলৰ শিক্ষা গ্ৰহণৰ পথ অধিক সুচল কৰাৰ বাবে মাধ্যমিক পৰ্যায়লৈকে বিনামূলীয়া পাঠ্যপুথি যোগানৰ ব্যৱস্থা কৰিছে। ইয়াৰ ফলত শিক্ষাৰ্থীসকলৰ সহায় হোৱাৰ লগতে ৰাজ্যৰ সামগ্ৰিক শিক্ষাৰ মান উন্নীত হ'ব বুলি মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে। কালিৰ অনুষ্ঠানত অসম ৰাজ্যিক পাঠ্যপুথি নিগমৰ অধ্যক্ষ দেৱানন্দ হাজৰিকাকে ধৰি কেইবাগৰাকীও ব্যক্তি উপস্থিত থাকে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ত প্ৰথমবাৰৰ বাবে কালিৰে পৰা 7দিনীয়াকৈ নাহৰ গ্ৰন্থ মহোৎসৱ অনুষ্ঠিত হৈছে। বিশিষ্ট সাংবাদিক, ঔপন্যাসিক তথা বিশ্ববিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰী অনুৰাধা শৰ্মা পূজাৰীয়ে এই গ্ৰন্থ মহোৎসৱ উদ্বোধন কৰে। বিশ্ববিদ্যালয়খনৰ সদৌ অসম ছাত্ৰ সন্থা গোট আৰু স্নাতকোত্তৰ মহলা ছাত্ৰ একতা সভাৰ উদ্যোগত তথা বৰপথাৰবাসীৰ সহযোগত এই মহোৎসৱ অনুষ্ঠিত হৈছে। অনুষ্ঠানত দিয়া ভাষণত সাহিত্যিক সাংবাদিকগৰাকীয়ে এটা সুসভ্য জাতি হিচাপে জীয়াই থাকিবলৈ কিতাপে একমাত্ৰ আশ্ৰয় বুলি মন্তব্য কৰে। তেওঁ বিশ্ববিদ্যালয়ৰ শ্ৰেণীকোঠাৰ পৰা গ্ৰন্থ অধ্যয়নৰ পৰিৱেশ গঢ়ি তুলিবলৈ আহ্বান জনায়। উদ্বোধনী অনুষ্ঠানত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ জিতেন হাজৰিকা, পঞ্জীয়ক ডঃ পৰমানন্দ সোণোৱালকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। 16 ফেব্ৰুৱাৰীলৈ চলিবলগীয়া এই গ্ৰন্থ মহোৎসৱত ৰাজ্যৰ কেইবাটাও প্ৰকাশন আৰু বিক্ৰেতা সংস্থাই অংশগ্ৰহণ কৰিছে। কাৰ্বি আংলং জিলাৰ বিদেশী ন্যায়াধীকৰণে আদালতে কালি লেংৰি থানাৰ অধীনৰ তাজুদ্দিন খুৰ্চিদ আলী আৰু তিলাবস্তিৰ আমিৰ হুছেইন নামৰ 3জন লোকক বিদেশী বুলি চিহ্নিত কৰি 24 ঘণ্টাৰ ভিতৰত ভাৰত এৰি যাবলৈ নিৰ্দেশ দিয়ে। আদালতে নিৰ্দেশটো অমান্য কৰিলে আইনমতে দণ্ডনীয় হ'ব বুলিও সকীয়াই দিয়ে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে অহা 14 ফেব্ৰুৱাৰী শনিবাৰে নিশা 8:02 দৃষ্টিপাত অনুষ্ঠানত ভাৰতীয় সাংস্কৃতিক গৱেষণা পৰিষদ চমুকৈ ICCRৰ শ্ৰীলংকাৰ কলম্বো কাৰ্যালয়ৰ প্ৰাক্তন সঞ্চালক তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ অধ্যাপক ডঃ অংকুৰণ দত্তৰ সৈতে সাক্ষাৎকাৰ প্ৰচাৰ কৰিব। সাক্ষাৎ গ্ৰহণ আৰু অনুষ্ঠানটোৰ প্ৰযোজনা আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 12:05 শুনিবলৈ পাব।